এতিয়া বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীৰ জন্মবাৰ্ষিকী উপলক্ষে আজি ৰাষ্ট্ৰপতি ভৱনত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰ তিনিখন ৰাষ্ট্ৰৰ ভ্ৰমণসূচীৰে আজি নতুন দিল্লীৰ পৰা ৰাওনা হ'ব। কেন্দ্ৰীয় বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতক কেন্দ্ৰ কৰি বৈদেশিক নীতিৰ শেহতীয়া দিশসমূহৰ সন্দৰ্ভত আজি সংসদীয় স্থায়ী সমিতিক অৱগত কৰাব। ৰোমানিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বুখাৰেষ্টৰ মেয়ৰ নিকোছৰ দানে জয়লাভ কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীৰ জন্মবাৰ্ষিকী উপলক্ষে আজি ৰাষ্ট্ৰপতি ভৱনত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। নীলম সঞ্জীৱ ৰেড্ডীয়ে 1977 চনৰ 25 জুলাইৰ পৰা 1982 চনৰ 25 জুলাই পৰ্যন্ত দেশৰ ষষ্ঠগৰাকী ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰ তিনিখন ৰাষ্ট্ৰৰ ভ্ৰমণসূচীৰে আজি নতুন দিল্লীৰ পৰা ৰাওনা হ'ব। মন্ত্ৰীগৰাকীৰ নেডাৰলেণ্ডছ, ডেনমাৰ্ক আৰু জাৰ্মানী ভ্ৰমণৰ এই ছদিনীয়া কাৰ্যসূচীৰ বিষয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কালি ঘোষণা কৰে। এই ভ্ৰমণকালত তেওঁ তিনিওখন দেশৰ নেতৃবৰ্গক সাক্ষাৎ কৰাৰ লগতে সংশ্লিষ্ট দেশসমূহৰ বিদেশ মন্ত্ৰীসকলৰ সৈতে সুকীয়া বৈঠকত মিলিত হ'ব। এনে বৈঠকত ডঃ জয়শংকৰে দেশকেইখনৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্কৰ সামগ্ৰিক বিষয়ৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সকলো ধৰণৰ বিষয় লৈ আলোচনা কৰিব। তেওঁৰ এই ভ্ৰমণক ইউৰোপৰ আগশাৰীৰ মিত্ৰ দেশসমূহৰ সৈতে ভাৰতৰ কৌশলগত সম্পৰ্ক, বাণিজ্য, বিনিয়োগ তথা পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ দিশত সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কূটনৈতিক পদক্ষেপ হিচাপে অভিহিত কৰা হৈছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ দপ্তৰ মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে ৰাজহুৱা বেপাৰ বাণিজ্যৰ ডিজিটেল মঞ্চ গভৰ্ণমেণ্ট ই মাৰ্কেট প্লেচ, চমুকৈ জি ই এম, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰত 2047 অভিযানৰ লক্ষ্যৰ পথত গুৰুত্বপূৰ্ণ কাৰক হিচাপে পৰিগণিত হৈছে। এখন ইংৰাজী দৈনিক কাকতত লিখা এটা নিবন্ধত মন্ত্ৰীগৰাকীয়ে কয় যে এই মঞ্চৰ জৰিয়তে বজাৰত প্ৰৱেশৰ অন্তৰায়সমূহ দূৰ হোৱাৰ লগতে দুৰ্নীতি নিৰ্মূল হৈছে। তদুপৰি এই ব্যৱস্থাৰ ফলত বিশেষকৈ সৰু সৰু চহৰসমূহত উপান্ত শ্ৰেণীৰ লোকসকলৰ সবলীকৰণ আৰু উন্নতি সাধনৰ লগতে কৰদাতাসকলৰ বৃহৎ পৰিমাণৰ ধন সঞ্চয় হোৱাটো সম্ভৱপৰ হৈ উঠিছে। মহাৰাষ্ট্ৰৰ মুম্বাই গোৱা ঘাইপথত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত 5 জন লোকে প্ৰাণ হেৰুৱায়। ঘাইপথটোৰে গৈ থকা অৱস্থাত এখন গাড়ী ৰত্নগিৰিৰ ওচৰত জগবুদী নৈত বুৰ যোৱাৰ ফলত এই লোককেইজন মৃত্যুমুখত পৰে। পথ দুৰ্ঘটনাটোত গাড়ীখনৰ চালকজন গুৰুতৰভাৱে আহত হয়। দুৰ্ভগীয়া লোককেইজন গাড়ীখনেৰে মুম্বাইৰ পৰা দেৱৰুখ অভিমুখে গৈ থকা অৱস্থাত গাড়ীখনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হোৱা উদ্ধাৰকাৰীৰ দলে স্থানীয় লোকৰ সহায়ত উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু আহত চালকজনক এখন স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰায়। দুৰ্ঘটনাটোৰ কাৰণ সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে। বেলুচিস্তানৰ কিল্লা আব্দুল্লা জিলাৰ জব্বৰ মাৰ্কেটৰ কাষৰীয়া এলেকাত কালি সংঘটিত এটা বিস্ফোৰণত 4 জন লোক নিহত হোৱাৰ লগতে আন 20 জন আহত হয়। এই বিস্ফোৰণৰ ফলত এটা ভৱন বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে কেওদিশে আতংক বিয়পি পৰে। এই বিস্ফোৰণত কেইবাখনো দোকান ভাগি পৰাৰ উপৰি অগ্নিকাণ্ডও সংঘটিত হয়। বিস্ফোৰণটোৰ পাছতে অচিনাক্ত আক্ৰমণকাৰী আৰু সুৰক্ষা বাহিনীৰ মাজত কিছু সময়ৰ বাবে গুলীয়াগুলীও সংঘটিত হয়। পাছত আইন ৰক্ষাকাৰীৰ দলে অঞ্চলটো চিল কৰি দি ব্যাপক তালাচী আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। জম্মু কাশ্মীৰৰ 2খন সীমান্ত জিলা ৰাজৌৰী আৰু পুঞ্চত নিৰাপত্তা বাহিনীয়ে আজি যুটীয়া তালাচী অভিযান আৰম্ভ কৰিছে। আমাৰ জম্মুৰ সংবাদদাতাই জনোৱা মতে ৰাজৌৰী জিলাত সন্দেহজনক লোকৰ গতিবিধি প্ৰত্যক্ষ কৰাৰ পৰিপ্ৰেক্ষিতত এই অভিযান আৰম্ভ কৰা হৈছে। উল্লেখযোগ্য যে যোৱা নিশা এগৰাকী মহিলাই নৌচেৰা এলেকাত 3জন সন্দেহজনক লোকক প্ৰত্যক্ষ কৰাৰ ভিত্তিতে অঞ্চলটোত এই অভিযান আৰম্ভ কৰা হৈছে। আনখন সীমান্ত জিলা পুঞ্চৰ বনাঞ্চলতো একে অভিযান চলোৱা হৈছে। নিৰাপত্তা বাহিনীৰ এটা যুটীয়া দলে এই অভিযানৰ নেতৃত্ব দিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় বৈদেশিক সচিব বিক্ৰম মিশ্ৰে ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতক কেন্দ্ৰ কৰি বৈদেশিক নীতিৰ শেহতীয়া দিশসমূহৰ সন্দৰ্ভত আজি সংসদীয় স্থায়ী সমিতিক অৱগত কৰাব। বৈদেশিক সচিবগৰাকীয়ে অপাৰেচন সিন্দুৰ আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ যুদ্ধবিৰতিৰ বিষয়েও সংসদীয় স্থায়ী সমিতিৰ সদস্যসকলৰ আগত ব্যাখ্যা কৰাৰ সম্ভাৱনা আছে। তদুপৰি তেওঁ দেশৰ সামুদ্ৰিক পথৰ নিৰাপত্তাৰ সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিনিধিসকলে সংগ্ৰহ কৰা তথ্যৰ বিষয়েও সমিতিৰ সদস্যসকলৰ আগত ব্যাখ্যা কৰিব। ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাটা আল চিচিয়ে গাজা ষ্ট্ৰীপত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ যুদ্ধবিৰতিৰ বাবে আহ্বান জনাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভ্ৰমণকাৰী বিষয়া এগৰাকীৰ সৈতে হোৱা বৈঠকত যুদ্ধবিধ্বস্ত অঞ্চলটোলৈ মানৱীয় সাহায্যৰ যোগান ত্বৰান্বিত কৰাৰ উদ্দেশ্যৰে এই যুদ্ধবিৰতি কাৰ্যকৰী কৰাৰ বাবে তেওঁ আহ্বান জনায়। আফ্ৰিকাৰ দায়িত্বত থকা মাৰ্কিন জ্যেষ্ঠ উপদেষ্টা তথা দেশখনৰ আৰব আৰু মধ্যপ্ৰাচ্য সম্পৰ্কীয় ৰাষ্ট্ৰপতিৰ উপদেষ্টা মাছাদ বোলছৰ সৈতে কাইৰোত অনুষ্ঠিত বৈঠকত তেওঁ এই আহ্বান জনায়। ইজিপ্তৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা এটা বিবৃতিত এই বিষয়ে উল্লেখ কৰি কোৱা হৈছে যে এই বৈঠকত উভয় পক্ষই মধ্যপ্ৰাচ্যৰ শেহতীয়া ঘটনাৱলীৰ লগতে অঞ্চলটোলৈ সুস্থিৰতা উভতাই অনাৰ উপায় সন্দৰ্ভত আলোচনা কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 5 দিনত উত্তৰ পূৰ্বাঞ্চলৰ লগতে হিমালয়ৰ পাদদেশৰ পশ্চিমবংগ আৰু ছিকিমত বিজুলী ঢেৰেকনিৰ সৈতে ধাৰাষাৰৰ পৰা অতি প্ৰবল বৰষুণৰ আগলি বতৰা দিছে। এই সময়ছোৱাত কোংকণ, গোৱা, কৰ্ণাটক আৰু কেৰালাৰ কাষৰীয়া উপকূলীয় অঞ্চলসমূহতো ধাৰাষাৰ বৰষুণ হ'ব। বিভাগে লগতে জম্মু কাশ্মীৰ, লাডাখ, গিলগিত, বাল্টিস্তান, মুজাফৰবাদ আৰু হিমাচল প্ৰদেশতো আজি আৰু কাইলৈ বতাহ আৰু বিজুলী গাজনিৰে সৈতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব পাৰে বুলি আগজাননী দিছে। উত্তৰাখণ্ডতো ঠায়ে ঠায়ে অহা 24 মেলৈকে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে 22 মেৰ আশে পাশে কৰ্ণাটক উপকূলৰ পূব মধ্য আৰব সাগৰৰ ওপৰত নিম্নচাপ উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে। উত্তৰ দিশলৈ এই নিম্নচাপ ক্ৰমাৎ তীব্ৰতৰ হৈ মহাৰাষ্ট্ৰৰ বতৰত যথেষ্ট পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। মহাৰাষ্ট্ৰ উপকূলত বিশেষকৈ কোংকণ আৰু গোৱাৰ সমীপত ধুমুহা বৰষুণৰ সম্ভাৱনা থকাৰ পৰিপ্ৰেক্ষিতত অহা 5 দিনৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মাছমৰীয়াসকলৰ বাবে সতৰ্কবাণী জাৰি কৰিছে। ৰোমানিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বুখাৰেষ্টৰ মেয়ৰ নিকোছৰ দানে জয়লাভ কৰিছে। এই নিৰ্বাচনত তেওঁ 54% ভোট লাভ কৰাৰ বিপৰীতে সোঁপন্থী প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী জৰ্জ ছিমিয়নে 46% ভোট লাভ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীয়ে এই বিজয়ক অভূতপূৰ্ব সংগঠিত প্ৰয়াসৰ সুফল বুলি অভিহিত কৰি নিজৰ নিজৰ বক্তব্য উপস্থাপন কৰা প্ৰতিগৰাকী নাগৰিকক ইয়াৰ কৃতিত্ব প্ৰদান কৰে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড BCCIয়ে ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এছিয়ান ক্ৰিকেট কাউন্সিলৰ 2খন খেলত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। ইয়াৰ 1খন খেল অহা মাহত শ্ৰীলংকাত হ'বলগীয়া ইমাৰ্জিং টিমছ এছিয়া কাপ আৰু আনখন হৈছে ভাৰতত অহা ছেপ্টেম্বৰত হ'বলগীয়া পুৰুষৰ এছিয়া কাপ। ইয়াৰ পূৰ্বেও 2023 চনত পাকিস্তানত অনুষ্ঠিত এছিয়া কাপত ভাৰতে পাকিস্তানত খেলিবলৈ অস্বীকাৰ কৰিছিল, যাৰ বাবে ফাইনেলকে ধৰি ভাৰতৰ খেলসমূহ শ্ৰীলংকাত খেলোৱা হৈছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। লক্ষ্ণৌৰ ভাৰতৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী একানা ষ্টেডিয়ামত সন্ধিয়া 7:30 বজাত খেলখন আৰম্ভ হ'ব। ইপিনে ৰাজস্থানৰ সৱাই মানসিং ষ্টেডিয়ামত কালি অনুষ্ঠিত 1খন খেলত পঞ্জাব কিংছে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে 10 ৰাণত জয়লাভ কৰে। যোৱা নিশা অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ 1খন খেলত গুজৰাট টাইটানছে দিল্লী কেপিটেলছক 10 উইকেটত পৰাস্ত কৰে। অৰুণাচল প্ৰদেশৰ ইউপিয়াত অনুষ্ঠিত 19 বছৰ অনুৰ্ধ দক্ষিণ এছীয় ফুটবল ফেডাৰেশ্যন ছাফ ফুটবল প্ৰতিযোগিতাত ভাৰতে বাংলাদেশক পেনাল্টি শ্বুটআউটৰ সহায়ত 4-3 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। কালিৰ উত্তেজনাপূৰ্ণ খেলখনত যোৱাবাৰৰ বিজয়ী ভাৰতৰ অধিনায়ক ছিংগামায়ুম স্বামীয়ে খেলৰ 2য় মিনিটতে প্ৰথমটো গ'ল দিয়ে। ইয়াৰ পাছত 61 মিনিটত বাংলাদেশে 1 গ'ল দি খেলখনত সমতা স্থাপন কৰে। শেষলৈকে খেলখন 1-1 গ'লত অমীমাংসিত হৈ থকাৰ ফলত পেনাল্টি শ্বুটআউটৰ সহায় ল'বলগীয়া হয়। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীৰ জন্মবাৰ্ষিকী উপলক্ষে আজি ৰাষ্ট্ৰপতি ভৱনত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰ 3খন ৰাষ্ট্ৰৰ ভ্ৰমণসূচীৰে আজি নতুন দিল্লীৰ পৰা ৰাওনা হ'ব। কেন্দ্ৰীয় বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতক কেন্দ্ৰ কৰি বৈদেশিক নীতিৰ শেহতীয়া দিশসমূহৰ সন্দৰ্ভত আজি সংসদীয় স্থায়ী সমিতিক অৱগত কৰাব। ৰোমানিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বুখাৰেষ্টৰ মেয়ৰ নিকোছৰ দানে জয়লাভ কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।